আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে বিভিন্ন ৰাজনৈতিক দলে সমষ্টিসমূহত প্ৰচাৰ তীৱতৰ কৰি তুলিছে। ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পৰহিলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। 25 মে' আৰু 1 জুনত হ'বলগীয়া এই দুটা পৰ্যায়ত 57টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ইতিমধ্যে 5টা পৰ্যায়ত 428টা সমষ্টিৰ বাবে ভোটগ্ৰহণ সম্পন্ন হৈছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীত গান্ধী ময়দানত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ভাষণত কংগ্ৰেছক এটা পৰিয়াল কেন্দ্ৰিক দল বুলি অভিহিত কৰাৰ লগতে দলটোৱে মাত্ৰ এটা পৰিয়ালৰ স্বাৰ্থ সিদ্ধিৰ হকে কাম কৰি আহিছে বুলি অভিযোগ তোলে। লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃতাধীন IMDI মিত্ৰজোঁটৰ পতন ঘটিব বুলি তেওঁ দাবী কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে নিৰ্বাচনত দুৰ্নীতি, গোচৰ আৰু ভাৰত বিৰোধী অভিযানত লিপ্ত হোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিব। তেওঁ লগতে দুখীয়া জনসাধাৰণক বিদ্যুৎ আৰু ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ বাবে লোৱা পদক্ষেপৰ ওপৰতো আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে IMDI মিত্ৰজোঁটে 21শ শতিকাৰ আশা আকাংক্ষাৰ সৈতে খোজ মিলাব নোৱাৰে আৰু একমাত্ৰ NDAহে এই সপোনসমূহ বাস্তৱায়িত কৰিবলৈ সক্ষম। তেওঁ লগতে কেন্দ্ৰত এখন নিৰ্ণায়ক চৰকাৰেহে পৰৱৰ্তী 5 বছৰত অধিক ক্ষিপ্ৰতাৰে উন্নয়নমূলক কাম সম্পন্ন কৰিব বুলি আশ্বাস দিয়ে। শ্ৰীমোদীয়ে আজি বিহাৰৰ মহাৰাজগঞ্জ সংসদীয় সমষ্টিৰ অধীনৰ গৰিয়াকোঠীত দ্বিতীয়খন নিৰ্বাচনী সভাত ভাগ লয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই আজি হাৰিয়ানা আৰু ৰাজধানী দিল্লীত প্ৰচাৰ চলায়। আজি পুৱা তেওঁ হাৰিয়ানাৰ ৰোহটকৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। তেওঁ জিন্দত এটা ৰোড শ্বত অংশ লোৱাৰ পাছত দিল্লীলৈ ৰাওনা হয়। আজি সন্ধিয়া তেওঁ দিল্লীত কেইবাখনো ৰাজহুৱা সভাক সম্বোধন কৰিব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। তেওঁ চণ্ডীগড়ত এখন সংবাদমেল সম্বোধন কৰে। জনসভাত দিয়া ভাষণত শ্ৰীখাৰ্গে NDA চৰকাৰে বিগত 10 বছৰত কৃষক আৰু সেনা জোৱানসকলক সুবিধাৰ পৰা বঞ্চিত কৰিছে বুলি উল্লেখ কৰে। চৰকাৰে গ্ৰহণ কৰা অগ্নিবীৰ যোজনাই সেনাবাহিনীত ভৰ্তি হবলৈ প্ৰস্তুতি চলাই থকা হাৰিয়ানাৰ যুৱকসকলৰ যাত্ৰাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মথুৰাপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। দিল্লীতো 7খন সংসদীয় আসনৰ বাবে প্ৰচাৰ তুংগত উঠিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছে শনিবাৰে ভোটগ্ৰহণ হবলগীয়া এই সমষ্টিকেইটাৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে। আম আদমী পাৰ্টী আৰু কংগ্ৰেছে মূল্যবৃদ্ধি, কৰ্ম সংস্থাপনহীনতা আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপিয়েও সুৰানীতি, কেলেংকাৰী আৰু অনিয়মৰ অন্যান্য ঘটনাক লৈ আম আদমী পাৰ্টীক তীৱ সমালোচনা কৰিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উত্তৰ পূব দিল্লীত এটা ৰোড শ্বত অংশ ল'ব। দিল্লীত কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱ আৰু অন্যান্য নেতাসকলে মহানগৰখনৰ বিভিন্ন অংশত প্ৰচাৰ চলাইছে। আজি আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰা হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে দৈনন্দিন জীৱন পুৱাৰ একাপ চাহেৰে আৰম্ভ কৰে। চাহে দেহ মনৰ অৱসাদ দূৰ কৰা বুলি কোৱা হয় বাবেই অসমৰ লগতে বিশ্বৰ বিভিন্ন ঠাইৰ মানুহৰ বাবে চাহ আটাইতকৈ প্ৰিয় পানীয় হিচাপে পৰিগণিত হৈছে। সম্প্ৰতি বজাৰত সাধাৰণ চাহৰ লগতে সেউজ চাহেও জনপ্ৰিয়তা অৰ্জন কৰিছে। স্বাস্থ্য ৰক্ষাৰ দিশত এই চাহৰ গুৰুত্বৰ বিষয়ে উপলব্ধি কৰি স্বাস্থ্য সচেতন লোকসকলে এই চাহ ব্যৱহাৰ কৰা দেখা গৈছে। 200 বছৰীয়া অসমৰ চাহ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ সমান্তৰালভাৱে কৰ্ম সংস্কৃতি বিকাশতো ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজি এই উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। চৰাইদেউ জিলাৰ এহাল স্বামীশ্ৰীয়ে প্ৰস্তুত কৰা সেউজ চাহপাতে শেহতীয়াকৈ বজাৰ দখল কৰিবলৈ সমৰ্থ হৈছে। জিলাখনৰ নিমনগৰ ইকৰাণী গাঁৱৰ মমী লাহন আৰু কুশল লাহন নামৰ দম্পতীয়ে নিজৰ বাসগৃহৰ চৌহদতে জৈৱিক পদ্ধতিৰে সেউজ চাহপাত প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ লগতে কেইবাটাও পৰিয়ালৰ উপাৰ্জনৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে। এই দম্পতীয়ে দৈনিক 10 কিলোগ্ৰামতকৈ শুকান সেউজ চাহপাত প্ৰস্তুত কৰি 2000 টকাৰ পৰা 20000 টকা পৰ্যন্ত দৰত বিক্ৰী কৰি আহিছে। 2015 চনৰ পৰা ঘৰুৱা পদ্ধতিৰে সেউজ চাহপাতৰ খেতি কৰি দম্পতীয়ে জৈৱিক সাৰ প্ৰয়োগ কৰি 20 বিঘা মাটিত এই খেতি মাহেকত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।